Ella, acá, Juan. বাতৰি পঢ়িছো পংকজমান ভট্টাচাৰ্যই। মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুতিৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে দেশৰ বিশিষ্ট অৰ্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হয়। আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে গণ্য কৰিব লাগিবনে নাই সেই বিষয়ে বিবেচনাৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গ্ৰহণ কৰা হৈছে। গণৰাজ্য দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত প্ৰদৰ্শনীত অসমৰ চৰাইদেউ মৈদাম প্ৰদৰ্শিত হ'ব। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্ৰিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পন্ন কৰা হ'ব। আৰু বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ICC মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে প্ৰথমে বেট ধৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় বাজেট দাখিলৰ পূৰ্বে একাংশ অৰ্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া BVR সুব্ৰমণিয়ম আৰু অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছেনে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথান খুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ ন্যায়াধীকৰণে সংগঠনটোৰ আন আন গোট আৰু শাখাসমূহৰ সন্দৰ্ভতো অনুসন্ধান কৰিব। উল্লেখযোগ্য যে 1990 চনত কেন্দ্ৰীয় চৰকাৰে অপৰাধমূলক কাৰ্যকলাপ, বলপূৰ্বক ধন দাবী আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপত জড়িত থকা বুলি সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাক চিনাক্ত কৰি ইয়াক নিষিদ্ধ উগ্ৰপন্থী সংগঠন হিচাপে ঘোষণা কৰিছিল। তাৰ পাছত পৰিস্থিতি বিবেচনা কৰি প্ৰতি 5 বছৰৰ মূৰে মূৰে আলফাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা পুনৰ বলবৎ কৰা হৈছিল। অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ যোৱা বছৰৰ 29 ডিচেম্বৰত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। অৱশ্যে সংগঠনটোৰ স্বয়ম্ভূ সেনাধ্যক্ষ পৰেশ বৰুৱা নেতৃত্বাধীন স্বাধীনপন্থী আলফা গোটে এই আলোচনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মধ্যপ্ৰদেশলৈ যাব। তেওঁ ৰাজ্যখনৰ খাজুৰাহুত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰিব। শ্ৰীমোদীয়ে লগতে 1153টা অটল গ্ৰাম সুশাসন ভৱনৰ আধাৰশিলা স্থাপন কৰিব। দিল্লী আৰক্ষীয়ে যোৱা কেইদিনত ভুৱা নথিপত্ৰৰে বাংলাদেশী নাগৰিকক ভাৰতত সংস্থাপিত কৰা এটা চক্ৰৰ 11 জন লোকক আটক কৰিছে। এই লোককেইজনে এটা ভুৱা ৱেবছাইটৰ জৰিয়তে অবৈধ নথিপত্ৰ প্ৰস্তুত কৰি বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিক ৰূপে পৰিচয় দিয়াৰ ব্যৱস্থা কৰিছে। দক্ষিণ দিল্লীৰ আৰক্ষী উপায়ুক্তগৰাকীয়ে আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে অবৈধ ভাৰতীয় আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড প্ৰস্তুত কৰা এই অপৰাধী চক্ৰটোৰ 5 জন বাংলাদেশী নাগৰিক আৰু 8 জন ভাৰতীয় নাগৰিক। নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত এইবাৰ অসমৰ পৰা প্ৰতীকপট নাথাকিব। অৱশ্যে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত অসমৰ চৰাইদেউ মৈদামে স্থান লাভ কৰিব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি অব্যাহত আছে বুলি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰিছে। আৱৰ্তমান প্ৰক্ৰিয়া বা ৰটেচনৰ ভিত্তিত পৰৱৰ্তী 2026 বৰ্ষৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্ৰতীকপট অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি সাংস্কৃতিক বিভাগৰ সূত্ৰই প্ৰকাশ কৰে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক হেণ্ডেলত AR নিউজ GHY আৰু ইনষ্টাগ্ৰামত AR নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
কালি সন্ধিয়া মুম্বাইৰ এখন হস্পিটেলত দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্ৰিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পন্ন কৰা হ'ব। পৰিচালকগৰাকীৰ নশ্বৰ দেহ বৰ্তমান মুম্বাইৰ পেডাৰ ৰোডত থকা তেওঁৰ বাসভৱনত ৰখা হৈছে আৰু ছবি জগতৰ ভালেসংখ্যক শিল্পী কলা কুশলীয়ে শ্যাম বেনেগালৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে দীৰ্ঘদিন ধৰি বিকজনিত ৰোগত ভুগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ কালি মুম্বাইত 90 বছৰ বয়সত মৃত্যু হয়। সপ্তম আৰু অষ্টম দশংগত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰা সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মন্থন, ভূমিকা, জুনুন, কলিয়ুগ, ত্ৰিকাল, সুৰজ কা সাতৱা ঘোড়া, মাম্মু, মান্দে, চৰ্দাৰী বেগম, জুবেদা ইত্যাদি। শাবানা আজমী, অনন্তনাগ, স্মিতা পাটিল, নাছৰুদ্দিন শ্বাহৰ দৰে বিশিষ্ট অভিনয় শিল্পীক চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠিত কৰোৱা বেনেগাল 18টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটাৰে বিভূষিত হৈছিল। 2005 চনত দাদা চাহেব ফাল্কে, 1976 চনত পদ্মশ্ৰী আৰু 1991 চনত পদ্মভূষণ সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেনেগালৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে বেনেগালী চলচ্চিত্ৰসমূহৰ কাহিনী কথন ৰীতিয়ে ভাৰতীয় চলচ্চিত্ৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁৰ অৱদানসমূহ সদায় স্মৰণীয় হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ, উপ মুখ্যমন্ত্ৰীদ্বয় একনাথ সিন্ধে আৰু অজিত পাৱাৰে বেনেগালৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত স্মাৰ্টফোনৰ ৰপ্তানি 170,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 8 মাহত স্মাৰ্টফোনৰ ৰপ্তানি মূল্য 1,00,000 কোটি অতিক্ৰম কৰিছে। এই ক্ষেত্ৰত উৎপাদন সংযোজিত উদগনি আঁচনিৰ কথা উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয় যে এই আঁচনিৰ ফলতে বিগত বছৰৰ তুলনাত এই বছৰ দেশৰ স্মাৰ্টফোনৰ ৰপ্তানি 45% বৃদ্ধি হৈছে। এই আঁচনিখনে 3 লাখ প্ৰত্যক্ষ আৰু 6 লাখ পৰোক্ষ নিয়োগ সৃষ্টি কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিগত 10 বছৰত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বতৰ আগজাননী শুদ্ধতা 40-50% বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে ধাৰাষাৰ বৰষুণৰ আগজাননীৰ শুদ্ধতাও 60-80% বৃদ্ধি পাইছে। বতৰ বিজ্ঞান বিভাগৰ আন্তঃগাঁথনি বিকাশ সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমহাপাত্ৰই কয় যে বতৰ বিজ্ঞান সংস্থাটোৱে কাম আৰম্ভ কৰাৰ সময়ত তেওঁলোকৰ 80টা নিৰীক্ষণ কেন্দ্ৰ আছিল যদিও সম্প্ৰতি তেওঁলোকে 550টা বিভাগীয় নিৰীক্ষণ কেন্দ্ৰ, 2000 স্বয়ংক্ৰিয় বতৰ কেন্দ্ৰ আৰু 39টা ঠাইত ডপলাৰ ৰাডাৰৰ সহায়ত বতৰৰ আলেখলেখ নিৰীক্ষণ কৰে। তেওঁ লগতে কয় যে 2026 চনৰ ভিতৰত আৰু 34টা ৰাডাৰ স্থাপন কৰা হ'ব। মহাপাত্ৰৰ লগতে এই বৃদ্ধিয়ে অহা 5 বছৰত বতৰৰ আগজাননীৰ শুদ্ধতা 10-15% বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰে। ফ্ৰান্সত পূৰ্বৰ মন্ত্ৰীসভাৰ পতনৰ পাছত কালি ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে এখন নতুন চৰকাৰক দায়িত্ব দিয়ে। এই মন্ত্ৰীসভাত প্ৰধান প্ৰধান পদবীসমূহ একে ৰখা হৈছে। তদনুসৰি জান নোবেল বেৰটক বিদেশ মন্ত্ৰী, ব্ৰুনো ৰিটেলিঅ'ক গৃহমন্ত্ৰী আৰু ছেবাষ্টিয়ান লেকৰ্ণক প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পুনৰ দিয়া হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ICC মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত চলি আছে। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হৈছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 3 অভাৰত 11 ৰান কৰিছে। একেখন ষ্টেডিয়ামতে দেওবাৰে অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ভাৰতে আলহী দলটোক 211 ৰানত পৰাস্ত কৰিছিল। এয়া হৈছে মহিলা এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলটোৰ দ্বিতীয় বৃহৎ জয়। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজক 314 ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতৰ বলাৰসকলৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি ৱেষ্ট ইণ্ডিজে 26 অভাৰ 2টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 103 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আগুৱাই পঢ়ি দিছো। 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুতিৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে দেশৰ বিশিষ্ট অৰ্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হয়। আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে গণ্য কৰিব লাগিবনে নাই সেই বিষয়ে বিবেচনাৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰা হৈছে। গণৰাজ্য দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত প্ৰদৰ্শনীত অসমৰ চৰাইদেউ মৈদাম প্ৰদৰ্শিত হ'ব। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্ৰিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পন্ন কৰা হ'ব আৰু বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ICC মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে প্ৰথমে বেট ধৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3 বজাত শুনিবলৈ পাব।